নমস্কাৰ। দুৰ্যোগ ব্যৱস্থাপনা আৰু পূৰ্বপ্ৰস্তুতি সম্পৰ্কীয় বিশেষ অনুষ্ঠান সাৰথিলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ জৰিয়তে দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ বাবে ল'বলগীয়া পূৰ্বপ্ৰস্তুতিৰ বিষয়ে আমি শ্ৰোতাসকলক জনাবলৈ চেষ্টা কৰিম। আমাৰ গুৱাহাটী মহানগৰী আৰু ইয়াৰ দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল দুৰ্যোগৰ সন্মুখীন হৈ আছে। গতিকে সেই সমস্যাসমূহৰ বিষয়ে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে ল'বলগীয়া সাৱধানতাৰ বিষয়েও জনাবলৈ চেষ্টা কৰিম।
প্ৰিয় শ্ৰোতা, আজি সাৰথি অনুষ্ঠানটিত আমি আলোচনা কৰিবলৈ লৈছোঁ ভূমিকম্পৰ বিষয়ে। আৰু এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিভাগৰ অধ্যাপক ডক্টৰ ভাগৱত প্ৰাণ দুৱাৰা ছাৰ।
শ্ৰোতাসকলক এই মুহূৰ্তত মই জনাব বিচাৰিছোঁ যে যিহেতু আজি আমাৰ এই অনুষ্ঠানটি ফোন ইন অনুষ্ঠান আৰু আমাৰ সৈতে আজিৰ অনুষ্ঠানটিত উপস্থিত আছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতাত্ত্বিক বিভাগৰ অধ্যাপক ডক্টৰ ভাগৱত প্ৰাণ দুৱাৰা ছাৰ। আৰু শ্ৰোতাসকল, এইখিনি মুহূৰ্তত আমাৰ ষ্টুডিঅ'ৰ ফোনৰ মই নম্বৰটো জনাব বিচাৰিছোঁ। আমাৰ ফোন নম্বৰটি হৈছে 8810926744। মই পুনৰবাৰ কৈছোঁ 8811092674। শ্ৰোতাসকল, আপোনালোকে এই নম্বৰটোত ফোন কৰিব পাৰে আৰু আপোনালোকে জানিব বিচৰা ভূমিকম্পৰ বিষয়ে ছাৰক সুধিব পাৰে।
ছাৰ, আমাৰ সাৰথি অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ।
প্ৰথমে মই ধন্যবাদ জনাইছোঁ, মোক এই অনুষ্ঠানটোলৈ আহিবলৈ যিটো সুবিধা দিলা সেইটোৰ কাৰণে মই তোমাক ধন্যবাদ জনাইছোঁ।
শ্ৰোতাসকল, আমাৰ অনুষ্ঠানৰ ফালে আমি আগবাঢ়িছোঁ। আমাৰ সাৰথি অনুষ্ঠানটিত আমি আগতেও ভূমিকম্পৰ বিষয়ে আমি এটি খণ্ড আপোনালোকলৈ আগবঢ়াইছোঁ আৰু সেই খণ্ডটিত আপোনালোকক আমি কিছু কথা জনাইছোঁ ভূমিকম্পৰ বিষয়ে। কিন্তু আজিৰ অনুষ্ঠানটিত যিহেতু আমাৰ সৈতে ছাৰ আজি উপস্থিত আছে, সেয়েহে তেওঁৰ পৰা প্ৰথমে জানো হওক ভূমিকম্পৰ বিষয়ে কিছু কথা।
মই ৰেডিঅ' লুইটত পুনৰবাৰ আহিব পাই পেলাই মই ভাল পাইছোঁ। আৰু ইতিমধ্যে আমি আগতে ভূমিকম্পৰ ওপৰত ইয়াতে কিছু কথা পাতিছিলোঁ, আজি আকৌ আমি পাতিব ওলাইছোঁ। আৰু আমাৰ কথাৰ আৰম্ভণিতে মই ভূমিকম্প কিয় হয় তাৰ ওপৰত দুআষাৰমান কথা ক'ব বিচাৰিছোঁ। পৃথিৱীৰ উপৰিভাগ, যি পৃথিৱীৰ খোলাটো, যেতিয়া তাত কঁপনি উঠে, সেয়াই আচলতে ভূমিকম্প। ভূমিকম্প বিভিন্ন কাৰণত হ'ব পাৰে। পৃথিৱীৰ ভূভাগত আমি এখন গাড়ী গ'লেও কঁপনি উঠে, কেতিয়াবা লেণ্ডশ্লাইড হৈও ভূমিকম্প হ'ব পাৰে। আৰু কেতিয়াবা পৃথিৱীৰ খোলাটোৰ মাজত হোৱা কিছুমান পৰিঘটনাৰ ফলত পৃথিৱীৰ খোলাৰ তাৰ স্থান সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত যে ইয়াত মানে ডাঙৰ কঁপনি আহে, আৰু সেইটোক আমি আচলতে টেকটনিক আৰ্থকুৱেক বুলি কৈছোঁ। আৰু সেইটো আমাৰ কাৰণে আটাইতকৈ ভয় লগা কথা, যাৰ কাৰণে আমাৰ বহুত ধৰণৰ ক্ষয় ক্ষতি হয়। আৰু পৃথিৱীৰ এই খোলাবিলাক, আমি ইংৰাজীত আমি কৈছোঁ টেকটনিক প্লেটছ, সেইবিলাকৰ মুভমেণ্টৰ কাৰণে কেতিয়াবা এই খোলা আছে, খোলাটো ভাঙি যায় বা ভঙা অংশ দি সেইবিলাক এটা দূৰত্বলৈ গতি কৰে, তাত ঘৰ্ষণ শক্তি উৎপন্ন হয় আৰু তাৰ ফলতেই আচলতে ভূমিকম্প হয়। ভূমিকম্প কেতিয়াবা য'ত হয় উৎপত্তি স্থান, আমি কওঁ হাইপ'চেণ্টাৰ, সেইটো পৃথিৱীৰ খোলাটোৰ উপৰিভাগৰ ওচৰতে থাকিব পাৰে, নহ'লে কেতিয়াবা বহুত তলতো থাকিব পাৰে। আমি দেখোঁ যে কেতিয়াবা 10 কিলোমিটাৰ, 6 কিলোমিটাৰ ভূগৰ্ভৰ তলত এই কেন্দ্ৰ থাকে। আৰু কেতিয়াবা আমি দেখোঁ কিছুমান ভূমিকম্পৰ কাৰণে এইটো প্ৰায় 200 কিলোমিটাৰ, কেতিয়াবা আমি 600 কিলোমিটাৰ পৰ্যন্ত আমি দেখা পাওঁ যে 600 কিলোমিটাৰ দ জেগাটো ভূমিকম্পৰ যিটো কেন্দ্ৰবিন্দু সেইটো থাকে। গতিকে আমি যদি 10 জেগাত যদি ভূমিকম্পৰ কেন্দ্ৰবিন্দু থাকে, তেতিয়াহ'লে আমাৰ ক্ষয় ক্ষতিবিলাক কম হয়। আৰু যদি এইটোৰ যদি গভীৰতা কম হয়, পৃথিৱীৰ উপৰিভাগৰ খুব ওচৰতে থাকে, তেতিয়াহ'লে কিন্তু ভূমিকম্পৰ ক্ষয় ক্ষতি বহুত বেছি হয়। আৰু এই ভূমিকম্পৰ ফলত আচলতে তাত সঞ্চিত যিটো শক্তি থাকে পৃথিৱীৰ খোলাটোত, সেই শক্তিখিনি আচলতে ওলাই যায়। গতিকে কিমান শক্তি আচলতে আমি তাত আমি লছ, সেইটোৰ ওপৰতে আচলতে ভূমিকম্পটো কিমান ভয়ানক হ'ব সেইটো নিৰ্ণয় হয়। য'ত শক্তি বেছিকে সঞ্চয় হৈ থাকি বেছি শক্তি যদি ওলাই যায়, তেতিয়াহ'লে ভূমিকম্প ডাঙৰ ভূমিকম্প হ'ব, আৰু যদি কম শক্তি ওলাই যায়, তেতিয়াহ'লে আমাৰ ভূমিকম্পটো সৰু হ'ব। আৰু এই পৰিঘটনা পৃথিৱীৰ জন্মৰ পৰাই যেতিয়া আমি দেখিছোঁ খোলাটোৰ সৃষ্টি হৈছিলে, তলত মেণ্টেল বুলি কৈছোঁ সেইখিনি সৃষ্টি হৈছিলে, তেতিয়াৰ পৰাই আচলতে ভূমিকম্প হৈ আছে। আজি বহুত হাজাৰ নিযুত বছৰ আগৰ পৰা মানে হৈ আছে আৰু আগলৈও হৈ থাকে।
ছাৰ, এইখিনিতে আমাৰ হাতলৈ এই ফোন কল আহিছে। আমাৰ ফোন লাইনত এজন শ্ৰোতা আছে, ভূমিকম্পৰ বিষয়ে তেওঁ কি জানিব বিচাৰিছে আমি শুনি লওঁ।
হেল্ল' হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে? হয়, আপোনাৰ প্ৰশ্নটো জনাব। হয়, আপোনাক ধন্যবাদ জনাইছোঁ প্ৰশ্নটিৰ বাবে।
শ্ৰোতাগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হৰিবল আচলতে মানে কি হয় তেনেকুৱা ধৰণৰ কোনো বৈজ্ঞানিক ভিত্তি আছে বুলি মই নাভাবোঁ। আমি যেন মানুহ গালেও আমি হৰিবল দিওঁ, কিবা এটা ঘটনা হ'লে আমি হৰিবল ভগৱানক প্ৰেয়াৰ কৰোঁ। আমি কিবা এটা যেতিয়া আমি আণ্ডাৰ ডিষ্ট্ৰেছ হওঁ তেতিয়া আমি ভগৱানৰ নাম
এটাগৰাকীয়ে কৈছে যে হৰিবল বুলি কোৱা হয়, ভগৱানৰ নাম লওঁ, বিজ্ঞানে কি কয় এই ক্ষেত্ৰত?
আমি মন্দিৰে মন্দিৰে যাওঁ, আমি গীৰ্জালৈ যাওঁ, চাৰ্চলৈ যাওঁ, মছজিদলৈ যাওঁ, কিয় যাওঁ? আমি তালৈ গ'লে আমি কিবা শান্তি পাওঁ মানে, সেইটোৰ আচলতে বৈজ্ঞানিক আমাৰ মাজত কনফিডেঞ্চ এটা বাঢ়ে।
ছাৰ ধন্যবাদ, আপুনি শ্ৰোতাগৰাকীৰ প্ৰশ্নৰ ইমান সুন্দৰকৈ উত্তৰটো দিলে। আৰু শ্ৰোতাজনেও চাগে নিশ্চয় জানিব পাৰিছে যে আমাৰ এইটো মনৰ এক শান্তিৰ কাৰণেহে আমি হৰিবল বা আমি সেই শব্দটো ব্যৱহাৰ কৰোঁ।
ছাৰ এতিয়া পৰৱৰ্তী প্ৰশ্নটোৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। এতিয়া প্ৰশ্ন মোৰ মনলৈ আহিছে, বিজ্ঞানৰ শেহতীয়া আৱিষ্কাৰত ভূমিকম্পৰ আগজাননী পাব পৰা কিবা ব্যৱস্থা হৈছে নেকি?
আমি চিধা কথাত ক'বলৈ যদি যাওঁ তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা এতিয়া হোৱা নাই, আৰু ভৱিষ্যতে হয়তো হ'ব পাৰে। কিন্তু এতিয়ালৈকে আমাৰ যিমানবিলাক গৱেষণা হৈ আছে তাৰ পৰা আমি খুব সোনকালে যে কিবা এটা আমি তেনেকুৱা ধৰণৰ পাম সেইটো আমি আশা কৰিব নোৱাৰোঁ। কিন্তু আগজাননী মানে এনেকুৱা ধৰণৰ আমি কিছু পাওঁ মানে সেইটো যে আজি হয়তো ইয়াত মানে ভূমিকম্প এটা আহিব পাৰে সেইটোৱে আমি পাওঁ, যে মানে প্লেট এখনৰ মুভমেণ্ট হৈ আছে, ফল্ট এটাত আমি দেখিছোঁ মুভমেণ্ট হৈ আছে, সেইটো আমি ক'ব পাৰোঁ যে হয় ইয়াত ভূমিকম্প আহিব। কিন্তু সেইটো কেতিয়া আহিব আমি সেইটো ক'বৰ কাৰণে আমাৰ দিগদাৰী। আৰু কেতিয়াবা বহুত সময়ত বহুত জটিলতাৰ মাজেদি আচলতে নেচাৰৰ যিটো মানে তাৰ যিটো এডজাষ্টমেণ্ট, এনাৰ্জি যিটো এডজাষ্টমেণ্ট, সেইটো খুব জটিল। আৰু সেইকাৰণে আচলতে তাত সি কেনেকুৱাকৈ কামটো কৰিবগৈ সেইটো বুজাটো বহুত দিগদাৰী। সেইকাৰণে আচলতে আমি এটা কথাই আমাৰ কাৰণে ইম্পৰ্টেণ্ট, সেইটো হৈছে যে ভূমিকম্প কোন কোন জেগাত আহিব পাৰে, ডাঙৰ ভূমিকম্প কোনবিলাক জেগাত আহিব পাৰে সেইটো কিন্তু আমি প্ৰিডিক্ট কৰিব মানে, আৰু আমাক সেইটোৱেই লাগে আচলতে।
ছাৰ ঠিকেই কৈছে, ভূমিকম্প আমি বাধা দিব নোৱাৰোঁ, গতিকে আমি সাৱধান হ'ব লাগে।
হয়
ছাৰ, আমি আৰু কথা পাতিম, কিন্তু এই মুহূৰ্তত আমাৰ হাতলৈ আৰু এটা ফোন কল আহিছে, আহকচোন আমাৰ ফোনতনো কোন আছে আমি জানি লওঁ।
হেল্ল'
হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
মই নমনাৰ পৰা ক'লো।
হয়, আপোনাৰ নামটো জনাব।
মোৰটো ৰাজা আলী নামটো।
হয় আলী ডাঙৰীয়া, আপোনাৰ প্ৰশ্নটো জনাব।
আচ্ছা, আমি ভাবি দিছোঁ তাৰমানে আমাৰ ভূমিকম্প যেতিয়া আহি
শ্ৰোতাগৰাকীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, এটা খুব সুন্দৰ প্ৰশ্ন কৰিছে। আচলতে আমি দেখোঁ যে ভূমিকম্প যদি আহে আমি বহুত ভয় খাওঁ, ভয় খাই কি কৰিম, আমাৰ হিতাহিত জ্ঞান যেন আমাৰ হেৰাই যায় তেনেকুৱা এটা অৱস্থা হয়। কেতিয়াবা এনেকুৱা দেখা যায় যে ঘৰৰ হয়তো তিনিমহল ওপৰত আছে, তাৰপিছতে ভূমিকম্প অহা দেখি পেলাই কোনোবা এজন ব্যক্তি খুব দৌৰাদৌৰিকৈ তললৈ নামি আহিছে। হয়তো ভূমিকম্প ঘৰটো একো ক্ষয় ক্ষতি নহ'ব পাৰে, কিন্তু দৌৰ মাৰি আহোঁতে তললৈ নামি আহোঁতে তাতে ষ্টেয়াৰ কেছত শ্লিপ খুব ছিৰিয়াছ ইঞ্জুৰি হ'ব পাৰে। এইবিলাক মানে কমন ফেনমেনা। এতিয়া যদি মই যদি ঘৰৰ ভিতৰত থাকোঁ, মই যেতিয়া ক'লোঁ যে তিনিমহলাৰ ওপৰত আছোঁ, তাৰ পৰা যদি মই দৌৰি ওলাই আহোঁ, ওলাই আহোঁতেতো মই ভাবোঁ যে সেইখিনি পঢ়াতে অন্ততঃ মোৰ এক মিনিট মিনিট সময় যাব, আৰু ভূমিকম্পটো সেই সময়ত শেষেই হৈ যাব। গতিকে তেওঁ দৌৰি আহি পেলাই তললৈ পাৰ হৈ যাম বুলি যেতিয়া ভাবিলে, সেইটো সময়ত ভূমিকম্পটো ঘৰটো ভাঙিলেওতো তাতে ভাঙি পেলাই তেওঁ তেতিয়াও ট্ৰেপ কৰি থ'ব। গতিকে আৰু ঘৰটোৰ সাধাৰণতে কি হয় যে লিফ্ট যদি আছে, লিফ্ট কেতিয়া ব্যৱহাৰ কৰিব নালাগে। লিফ্টটো হৈছে খুব উইক মানে ইয়ে, আৰু কেতিয়াবা লাইটৰ কানেকশ্যন ডিষ্টাৰ্বড হৈ যাব পাৰে, বা লিফ্টখন জোকাৰণিত খহি পৰিব পাৰে। আৰু ষ্টেয়াৰ কেছটো হৈছে এটা বিল্ডিঙৰ আটাইতকৈ মানে দুৰ্বল অংশ, গতিকে ভাঙিব লাগিলে ষ্টেয়াৰ কেছটো ভাং খাই মানুহজনক হেঁচা মাৰি ধৰিব পাৰে। এটা ইটাৰ ওজন কিমান, তাত যদি এজন মানুহৰ ওপৰত যদি মূৰত যদি এটা ইটা যদি ওপৰৰ পৰা কিবা কাৰণত যদি খহি পৰিব লাগে তেতিয়া কি হ'ব পাৰে? আৰু তেনেকুৱা ক্ষেত্ৰত যদি দহ বাৰটা ইটা যদি আহে বা ইটা এখন যদি ৱাল যদি ভাঙি আহে মানুহজনৰ গাত পৰে তেতিয়া কি হ'ব? গতিকে সেইকাৰণে আমি সেইটো সময়ত আৰু আমি মৰণত শৰণ লোৱা বুলি আমি যিটো কওঁ সেইটো কৰিব লাগিব, আৰু আমি সাহস ল'ব লাগিব আমি কি কৰিম। সেইখিনি সময়ত কি কৰিব লাগে মানুহে চাব লাগে যে দৌৰাদৌৰি কৰিব নালাগে, চাব লাগে যে ওচৰত ক'ৰবাৰ চেফ জেগা কোনবিলাক আছে বিল্ডিংটোৰ ভিতৰত। সাধাৰণতে আমি দেখোঁ যে বিমটো বা যিটো খুঁটা মানে কলম, সেইবিলাকৰ ওচৰত আটাইতকৈ ষ্ট্ৰং ষ্ট্ৰাকচাৰটো থাকে, গতিকে তেনেকুৱা জেগাত আচলতে আমি থিয় হৈ দিব লাগে। আৰু যদি আমি যদি দেখোঁ তাতে কাঠৰ বা বাঁহৰ কিবা এনেকুৱা ধৰণৰ টেবুল চেয়াৰ এনেকুৱা ধৰণৰ আছে, আমি তাৰ তলত হয়তো আমি সোমাই যাব পাৰোঁ। কাৰণ এইবিলাকে বহুত যথেষ্ট ৱেইট ল'ব পাৰে। ইটা এটা কৰা যদি টেবুল এখনৰ ওপৰত পৰে, টেবুলৰ ঘপকৈ ভাঙি পেলাই তললৈ সোমাই নাযাব। গতিকে আমাৰ ছেফটিৰ কথাবিলাক তেনেকুৱা ধৰণৰ, আৰু ওপৰত আচলতে হেভি বস্তু থ'ব নালাগে, সেইকেইটা কথা। আৰু ৰাস্তাত যদি আমি যদি থাকোঁ, তেতিয়াহ'লে আমি গাড়ী যদি খুব স্পীডত চলাই আছোঁ, আমি স্পীড কমাই দিব লাগে। কাৰণ স্পীডত থকাৰ লগে লগে গাড়ীত আমাৰ কণ্ট্ৰল নোহোৱা হৈ যাব। সদায় গাড়ী মুকলি জেগাত ৰাখিব লাগে, যে গছ গছনি য'ত নাই, কাৰণ ভূমিকম্পৰ সময়ত জোকাৰণিত গছো ভাঙি যায়। আৰু ইলেক্ট্ৰিক ৱায়াৰবিলাক আছে, তো ইলেক্ট্ৰিক ৱায়াৰবিলাক ছিঙি যাব পাৰে। মুকলি জেগাত যদি আমি যদি গাড়ীখন ৰাখি আমি আচলতে ৰখি দিব লাগে। আৰু যদি আমি দেখিছোঁ গাড়ীখনৰ পৰা অসুবিধা নোহোৱাকৈ ওলাই আহিব পাৰোঁ, তেতিয়াহ'লে আমি লাহেকৈ গাড়ীখনৰ পৰা ওলাই অলপমান দূৰত গৈ পেলাই মাটিত বহি দিব লাগে। আৰু বাকী যিসকল মানে মানুহে ঘৰৰ ভিতৰত আছিলে বা ক'ৰবাত মুকলি জেগালৈ গুচি আহিব লাগে, মুকলি জেগালৈ আহোঁতে তেওঁলোকে আচলতে মুকলি জেগাত বহি দিব লাগে। সেইটোৱে আমাৰ মানে কৰিবলগীয়া।
শ্ৰোতাজনে কৰা প্ৰশ্নটোৰ ছাৰে ধুনীয়াকৈ উত্তৰটো দিলে। আৰু শ্ৰোতাজনে প্ৰশ্ন কৰিছিলে যে ভূমিকম্প অহাৰ সময়ত আমি কিদৰে সাৱধান হ'ব লাগে। ছাৰ, এই মুহূৰ্তত মই সুধিব বিচাৰিছোঁ যে ভূমিকম্প অহাৰ সময়ত নহয়, ভূমিকম্পৰ আগতে আমিওতো নিশ্চয় সাৱধান হ'ব পাৰোঁ, বিশেষকৈ আমাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰতে হওক বা অন্য ধৰণে হওক, কেনেকুৱা ধৰণৰ আমি সাৱধানতা ল'ব পাৰোঁ?
সেইটোতো নিতান্ত প্ৰয়োজন। আচলতে আমি সেইটোত বেছি কনচেনট্ৰেট কৰিব লাগে।
হয় ছাৰ, যিহেতু আমাৰ অসমখন আমি জানো 5 নম্বৰ জ'নত আমি আছোঁ,
আমাৰ ইয়াতে এতিয়া আচলতে আমাৰ যিটো মানে ঘৰ এটা আমি যেতিয়া বনাম, ঘৰটো কেনেকুৱাকৈ বনাম, কিন্তু আজিকালি যেতিয়া আমাৰ কনক্ৰিটৰ ঘৰবিলাক হ'ল, তেতিয়া সেইবিলাকত আমি যদি খুব চাইণ্টিফিকেলি আমি যদি নকৰোঁ, ৱেল ইঞ্জিনিয়াৰ যদি ঘৰ নহয়, তেতিয়াহ'লে কিন্তু যথেষ্ট ক্ষয় ক্ষতি হ'ব পাৰে।
ছাৰ, এইখিনিতে আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে, দুৰ্যোগৰ সময়ত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ক্ষেত্ৰত আমি কি কৰা উচিত?
তেওঁলোকে এটা ঘৰত থাকিব, তেতিয়া ঘৰৰ মানুহখিনিয়ে সেই দায়িত্বটো আচলতে ল'ব লাগিব, মানে সেই ছেফটি ছাইডটো। যদি ইনষ্টিটিউট এটা হয়, ইনষ্টিটিউটত আমি এটা লোৱাৰ ব্যৱস্থা থাকিব লাগিব, গতিকে তেওঁলোকৰ কাৰণে আচলতে আমি ৰেম্প।
ছাৰ, আমালৈ ফোন আহি আছে, এইখিনিতে ফোন এটা লৈ লৈছো, যিহেতু আমাৰ হাতত বেছি সময় নাই, গতিকে আমাৰ শেষৰজন কলাৰ আমাৰ সৈতে আছে।
হয়, আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছে?
হয়, মই পৰিকানা ক'লো, মালিগাঁৱৰ পৰা।
হয়, আপোনাৰ প্ৰশ্নটো জনাব।
হয়, ভূমিকম্প সম্পৰ্কত যিবিলাক বিজ্ঞাপন টেলিভিশ্যনত প্ৰকাশ হয়, সেই সম্পৰ্কত মই এটি প্ৰশ্ন আছিলে যে ভূমিকম্প ৰোধ কৰিব পৰা যিবিলাক এডভাৰটাইজ, ভূমিকম্প ৰোধৰ হিচাপত যিবিলাক ৰডৰ এডভাৰটাইজ দিয়া হয়, সেই ৰড ব্যৱহাৰ কৰিলে হেনো ভূমিকম্পৰ পৰা আমি ৰক্ষা পাব পাৰোঁ বা কোনো বিল্ডিং ভাঙি নপৰে, এনেকুৱা ধৰণৰ এক বিশ্বাস দৰ্শকসকলক যোগোৱা হয় বা জনসাধাৰণক যোগোৱা হয়, ই আচলতে কিমান নিৰ্ভৰযোগ্য?
হয়, আপুনি খুব ধুনীয়া এটা প্ৰশ্ন কৰিছে, ছাৰে নিশ্চয় প্ৰশ্নটিৰ উত্তৰ দিব।
মানে লোহাৰ
ৰড
কথাটো মিছা বুলি আমি ক'ব নোৱাৰোঁ। আজিকালি নতুন ঘৰ বনাই ঘৰটো অকণমান ভাইব্ৰেশ্যন হ'ব পৰাকে বনোৱা হয়। দেখা গৈছে যে ৰডবিলাকৰ টেনচাইল ষ্ট্ৰেংথ বুলি আমি যদি কওঁ, সেইটো যদি বঢ়াই দিয়া হয়, ফ্লেক্সিবল টাইপ যদি ৰড হয়, তেতিয়াহ'লে মানে কি হয়, ঘৰটো বনোৱাৰ পিছত অকণমান ভূমিকম্প আহিলে যেতিয়া তলখিনি হয়তো ভাইব্ৰেট কৰিব, ওপৰখিনি হয়তো সেইটোৰ লগত সমানে হাইব্ৰিড নকৰিব, সেইটো ষ্ট্ৰাকচাৰটোৰ কাৰণে ছেফটিৰ এইটো বাঢ়ি যায়। সেইটো আমি কওঁ যে ৰিজনেন্স, যদি তলৰ ভাইব্ৰেশ্যন ওপৰৰ ভাইব্ৰেশ্যন যদি আমি যদি একেধৰণে হয়, আৰ্থকুৱেকৰ কাৰণে যিটো ভাইব্ৰেশ্যন আহিছে, বিল্ডিঙলৈ যদি একেটা ভাইব্ৰেশ্যন গুচি যায়, তেতিয়াহ'লে ভাইব্ৰেশ্যনটো বহুত বেছি হৈ যায় বিল্ডিংটোত, আৰু সেইটো আমি ৰিজনেন্স বুলি কওঁ, আৰু তেতিয়া মানে ঘৰটো কলাপ্স কৰি যাব পাৰে। গতিকে আমি যিহেতু ডাঙৰ ডাঙৰ ষ্ট্ৰাকচাৰ বনাইছোঁ, আমি আমাক এনেকুৱা এটা লাগে যে পৃথিৱীৰ যিটো ভূমিকম্পৰ কাৰণে যিটো ভাইব্ৰেশ্যন হ'ব, সেই একেটা ফ্ৰিকুৱেঞ্চি বিল্ডিংটোৰ হ'ব নালাগে, আৰু সেইখিনি আচলতে ষ্ট্ৰাকচাৰটোত বনোৱা যায়। আৰু ৰডবিলাকৰ টেনচাইল ষ্ট্ৰেংথটো বঢ়াইছে, আৰু ৱেল ইঞ্জিনিয়াৰ যদি মানে অকল ৰডকেইডালেতো ঘৰ এটা ইয়ে হ'ব নোৱাৰে, তাৰ লগত ইঞ্জিনিয়াৰিং মানে যিটো আমাৰ ডিজাইন, সেইটো খুব ভাল হ'ব লাগিব। আৰু ৱেল বিল মানে যিবিলাকে বনাব, অকল ডিজাইন কৰিলেও নহ'ব, মেচনাৰীবিলাককো আমি ৱেল ট্ৰেইন কৰিব লাগিব, আৰু ইঞ্জিনিয়াৰবিলাকৰ চুপাৰভিজন লাগিব, যাতে আমি খুব ভাল ঘৰ এটা বনাব।
ধন্যবাদ ছাৰ, আজি আপুনি আমাৰ অনুষ্ঠানটিত বহুতো কথা আমাক জনালে, আমাৰ শ্ৰোতাসকলৰ প্ৰশ্নৰ উত্তৰো দিলে, আৰু শেষত মই আমাৰ অনুষ্ঠানটিত ফোন কৰা আমাৰ প্ৰত্যেকগৰাকী শ্ৰোতালৈ ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত মই ছাৰকো ধন্যবাদ জনাইছোঁ, কিয়নো ছাৰে ব্যস্ততাৰ মাজতো আমাক বহুতখিনি সময় দিলে। ছাৰ, আপোনাক অশেষ ধন্যবাদ।
মই ৰেডিঅ' লুইট আৰু তোমালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুবিধাটো দিয়াৰ কাৰণে।
ধন্যবাদ ছাৰ। আৰু আশা কৰিছোঁ আমাৰ আজিৰ সাৰথি অনুষ্ঠানটি শুনি আমাৰ শ্ৰোতাসকলে নিশ্চয় উপকৃত হৈছে আৰু আমি শেষত ক'ব বিচাৰিছোঁ আপোনালোকে সজাগ হওক, সাৱধান হওক আৰু সুৰক্ষিত থাকক। আজিৰ সাৰথি অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ, ধন্যবাদ। ইমান পৰে শ্ৰোতাসকলে ৰেডিঅ' লুইতৰ দ্বাৰা প্ৰচাৰিত সাৰথি অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানটিৰ উদ্দেশ্য হৈছে দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কে জনমানসত সজাগতাৰ সৃষ্টি কৰা। আমাৰ এই অনুষ্ঠানটি ডক্টৰ অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ সৌজন্যত আৰু অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত প্ৰস্তুত কৰা হৈছে।
প্ৰিয় শ্ৰোতা, সাৰথি অনুষ্ঠানটি শুনি আপুনি কেনে পালে তাক জনাবলৈ নাপাহৰিব। আমাক জনাবলৈ আপুনি 8811092674 এই নম্বৰলৈ মেছেজ কৰিব পাৰে, radiolit@gmail.com ইয়ালৈ ইমেইল কৰিব পাৰে, অথবা ফেচবুকৰ ৰেডিঅ' লুইতৰ পেজতো আপুনি আপোনাৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বহুমূলীয়া মন্তব্যৰ বাবে আমি বাট চাই ৰ'ম।